এয়া আকাশবাণী গুৱাহাটী। বিয়লি আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসনৰ ম্যাদ পুনৰ ছমাহলৈ বৃদ্ধি কৰা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি ৰাজ্যসভাত এই সন্দৰ্ভত উত্থাপন কৰা প্ৰস্তাৱ গৃহীত হোৱাৰ পাছত ৰাজ্যখনত 13 আগষ্টৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাষ্ট্ৰপতি শাসনৰ ম্যাদ পুনৰ ছমাহলৈ বৃদ্ধি কৰা হয়। এই অনুসৰি 2026 চনৰ 13 ফেব্ৰুৱাৰী পৰ্যন্ত মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন বাহাল থাকিব। উল্লেখযোগ্য যে গোষ্ঠীগত সংঘৰ্ষক লৈ মণিপুৰৰ পৰিস্থিতি অস্থিৰ হৈ পৰাৰ পাছত যোৱা 9 ফেব্ৰুৱাৰীত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে পদত্যাগ কৰিছিল। ইয়াৰ 4 দিন পাছতে অৰ্থাৎ 13 ফেব্ৰুৱাৰীত কেন্দ্ৰই ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰে। সংবিধানৰ নীতি অনুসৰি ৰাষ্ট্ৰপতিৰ শাসন প্ৰথম অৱস্থাত ছমাহৰ বাবে বলবৎ কৰা হয় আৰু সংসদৰ অনুমোদন ক্ৰমে ছমাহৰ ব্যৱধানত 3 বছৰলৈ এই ম্যাদ বৃদ্ধি কৰিব পৰা যায়। 1999 চনৰ কাৰ্গিল যুদ্ধক সোঁৱৰি আজি দেশজুৰি কাৰ্গিল বিজয় দিৱস উদযাপন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন স্থানতো শ্বহীদ সেনা জোৱানসকলক সোঁৱৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। গুৱাহাটীৰ শিলপুখুৰীত থকা যুদ্ধ স্মাৰকত শ্বহীদ স্মৰণ কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই অংশগ্ৰহণ কৰে। অনুষ্ঠানত বীৰ শ্বহীদ জিন্তু গগৈৰ মাতৃক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। গোলাঘাট জিলাৰ খুমটাইত আজি দিনজোৰা কাৰ্যসূচীৰে কাৰ্গিল বিজয় দিৱস উদযাপন কৰা হয়। জাচিংফা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আৰু শ্বহীদ জিন্তু গগৈৰ পৰিয়ালৰ সহযোগত শ্বহীদগৰাকীৰ সমাধিক্ষেত্ৰত এই দিৱস উদযাপন কৰা হয়। বজালী জিলাৰ অকয়াত নন্দচুপা গাঁওৰক্ষী বাহিনীৰ উদ্যোগত গাঁওখনৰ প্ৰাক্তন সৈনিক আৰু স্থানীয় ৰাইজৰ সহযোগত কাৰ্গিল যুদ্ধত প্ৰাণ হেৰুওৱা বীৰ শ্বহীদসকলৰ সোঁৱৰণত বিজয় দিৱস পালন কৰা হয়। জিলাখনৰ বায়ুসেনাৰ প্ৰাক্তন সৈনিক বীৰেণ সিংহই এগচি বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰাৰ লগতে কাৰ্গিল বিজয় দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে। উল্লেখযোগ্য যে 1999 চনত পাকিস্তান আৰু ভাৰতৰ মাজত হোৱা কাৰ্গিল যুদ্ধত ভাৰতে জয়লাভ কৰাৰ আজি 26 বছৰ সম্পূৰ্ণ হৈছে। আকাশবাণীৰ সঞ্চালক প্ৰধান ডঃ প্ৰজ্ঞা পালিৱাল গৌড়ে আজি গুৱাহাটীত অসমৰ আকাশবাণী কেন্দ্ৰসমূহৰ কাম কাজৰ পৰ্যালোচনা কৰে। ডঃ গৌড়ে কয় যে অনুষ্ঠানসূচীত নতুনত্ব আনি নতুন প্ৰজন্মক আকৰ্ষিত কৰিব পাৰিলেহে আকাশবাণীৰ প্ৰাসংগিকতা থাকিব। আকাশবাণীৰ সংগীতানুষ্ঠানৰ দৰে অনুষ্ঠানসমূহ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত আয়োজন কৰিবলৈ সঞ্চালক প্ৰধানগৰাকীয়ে পৰামৰ্শ দিয়ে। নতুন নতুন অনুষ্ঠানেৰে শ্ৰোতাৰ সংখ্যা আৰু বিজ্ঞাপনৰ আয় বৃদ্ধি কৰাটো বৰ্তমান সময়ৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান বুলি ডঃ গৌড়ে মন্তব্য কৰে। অসম আৰু মেঘালয়ৰ 5 দিন ভ্ৰমণসূচীৰ অংশ হিচাপে সঞ্চালক প্ৰধানগৰাকীয়ে ইয়াৰ আগেয়ে পৰহি মেঘালয়ৰ আকাশবাণী কেন্দ্ৰসমূহৰ কাম কাজৰ পৰ্যালোচনা কৰে। আজি পুৱাৰ ভাগত তেওঁ কামাখ্যা মন্দিৰলৈ গৈ দেৱীৰ আশীষ গ্ৰহণ কৰে। গুৱাহাটী মহানগৰীৰ গুৰুত্বপূৰ্ণ অঞ্চলসমূহত ভিৰ হ্ৰাস কৰি মহানগৰীখনৰ পৰিবহণ ব্যৱস্থা সুচল কৰি তোলাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে ফাঁচী বজাৰৰ পুৰণি কাৰাগাৰ চৌহদত 2700 বৰ্গমিটাৰ এলেকাজুৰি এটা পাৰ্কিং জোন নিৰ্মাণ কৰি আছে। এই ব্যৱস্থাই জনসাধাৰণক যান জঁটৰ সমস্যাৰ পৰা সকাহ দিব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্য চৰকাৰে গুৱাহাটী মহানগৰীৰ যান বাহন চলাচল ব্যৱস্থাৰ ইতিবাচক পৰিৱৰ্তন আনিবলৈ সমৰ্থ হৈছে। আসাম ভেলি ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেডক ৰাজ্য চৰকাৰ আৰু অন্য সহযোগীসকলৰ যৌথ প্ৰচেষ্টাৰ কোম্পানী হিচাপে গঠন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা ঘোষণা কৰে। তেওঁ কয় যে এই কোম্পানীটোৱে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা অনুযায়ী নামৰূপত এমনীয়া ইউৰিয়া চৌহদ স্থাপনৰ সপোন বাস্তৱায়িত কৰাত সহায় কৰিব। এই প্ৰতিষ্ঠানে অসমক দেশৰ শীৰ্ষৰ 5খন ৰাজ্যৰ অন্যতম ৰূপে গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনত আৰু তামোলপুৰ জিলা প্ৰশাসনৰ সহযোগত বিধানসভা সমষ্টিভিত্তিত অনুষ্ঠিত গ্ৰীষ্মকালীন কৰ্মশালাৰ আজি সামৰণি পৰে। অসম নাট্য সন্মিলন, মণিকাঞ্চল কলাকেন্দ্ৰ, আলায়াৰাণ হাৰিমু আফাদ, জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চৰ সহযোগত আয়োজিত এই গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি অনুষ্ঠানত জিলাখনৰ আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে আদৰণি ভাষণ দিয়ে। তেওঁ ছাত্ৰ ছাত্ৰীসকলক নাট, সংগীত আৰু বড়ো লোকনৃত্যত আগবাঢ়ি যাবলৈ আহান জনায়। কোকৰাঝাৰ জিলাৰ গোসাইগাঁও সংমণ্ডলৰ গুৰুফেলাৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি বিয়লি হোৱা এটা পথ দুৰ্ঘটনাত ভূটানৰ কমেও 10 জন লোক আহত হয়। চিৰাঙৰ ফালৰ পৰা গোসাইগাঁও অভিমুখী ভূটানৰ যাত্ৰীবাহী বাছ এখনে চিমেণ্ট কঢ়িয়াই অনা এখন মিনি ট্ৰাকত খুন্দা মৰাৰ বাবে এই দুৰ্ঘটনাটো সংঘটিত হয়। আহত যাত্ৰীসকলক ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। যাত্ৰীসকল বিপদমুক্ত বুলি কোৱা হৈছে। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।